নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি এডভান্টেজ আছাম দ্বিতীয় পৰ্যায়ত অংশগ্ৰহণৰ বাবে থাইলেণ্ডৰ দুগৰাকী মন্ত্ৰীক আমন্ত্ৰণ জনায়। এডভান্টেজ আছাম দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ লগতে বিনিয়োগৰ ক্ষেত্ৰত থাইলেণ্ড চৰকাৰৰ সহযোগিতা বিচাৰি মন্ত্ৰীগৰাকী এটা প্ৰতিনিধি দলৰ নেতৃত্ব লৈ কালি বেংককত উপস্থিত হৈছে। উল্লেখ যে অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আছাম দ্বিতীয় পৰ্যায়ৰ বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ব। সভাগত গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত আজি শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীৰ অধ্যক্ষতাত আয়োজিত এই সভাত গণৰাজ্য দিৱস উপলক্ষে শ্ৰীভূমি চহৰৰ স্বচ্ছতা অভিযান ৰূপায়ণৰ সিদ্ধান্ত লোৱা হয়। জিলা আয়ুক্তই এই সভাতে জনস্বাস্থ্য কাৰিকৰী বিভাগক খোৱাপানীৰ সুবিধা নিশ্চিত কৰাৰ লগতে স্বাস্থ্য বিভাগক চিকিৎসা দলৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। পেৰেড, মাছপাৰ্ছ, সাংস্কৃতিক অনুষ্ঠান আদিৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচী সফলভাৱে পালন কৰা সন্দৰ্ভত আলোচনা কৰা হয়। উত্তৰ পূব সীমান্ত ৰেলৱেই লেজাৰ আধাৰিত হুইল প্ৰফাইল ব্যৱস্থাপনা প্ৰণালী প্ৰৱৰ্তন কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি প্ৰেছ বিবৃতিযোগে এই কথা সদৰি কৰে। এই ব্যৱস্থা সময়মতে কাৰ্য সম্পাদন কৰাৰ লগতে ৰেল পৰিচালনাৰ সময়তো হ্ৰাস কৰাৰ সহায়ক হ'ব। ইয়াৰ লগতে এই ব্যৱস্থাই ৰেলযাত্ৰীসকলৰ বাবে এক সুগম আৰু সুৰক্ষিত যাত্ৰা নিশ্চিত কৰিব। স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ উদ্যোগত বন বিভাগ আৰু মানা সুচিক সংঘৰ ইক' টুৰিজিম ছচাইটিৰ যৌথ সহযোগত তামোলপুৰ জিলাত আজি এখন সভা অনুষ্ঠিত হয়। বন্যহস্তীৰ উপদ্ৰৱৰ প্ৰতি লক্ষ্য ৰাখি হাতীৰ গতিবিধি নিৰীক্ষণ আৰু সুৰক্ষাৰ বাবে 37খন গাঁৱৰ এডিএছ কমিটিৰ সদস্যসকলৰ উপস্থিতিত এই সজাগতামূলক সভাখন আয়োজন কৰা হয়। সভাত আৰণ্যকৰ উপ মুখ্য বিষয়া হিতেন বৈশ্যই হাতীৰ গতিবিধি সন্দৰ্ভত বহলাই ব্যাখ্যা কৰে। মানা সুচিক সংঘৰ ইক' টুৰিজিম ছচাইটিৰ অধ্যক্ষ বিজয় চৌধুৰীয়ে প্ৰকৃতি সংৰক্ষণত অধিক গুৰুত্ব দিবলৈ এডিএছ সদস্যসকলক আহান জনায়। বন্যহস্তীৰ খাদ্য আৰু জীৱন প্ৰণালী সন্দৰ্ভত আলোচনা কৰা এই সভাখনত বগৰীখুটি বন বিভাগৰ বনকৰ্মীৰ লগতে আৰণ্যকৰ তামোলপুৰ আৰু বাক্সা জিলাৰ প্ৰকল্প সহায়ক অভিজিৎ গগৈও উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলং জিলাৰ উমৰাংছ অঞ্চলত শিশু শিক্ষা সমিতি অসমে নতুনকৈ 4খন বিদ্যা নিকেতন স্থাপন কৰিছে। এই উপলক্ষে কালি সন্ধিয়া অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা উপস্থিত থাকে। শ্ৰীবুজৰবৰুৱাই তেওঁৰ ভাষণত সমাজৰ উন্নয়নত শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ জনজাতীয় পৰম্পৰা আৰু কাৰ্বি গুৰুকুলৰ পদ্ধতিৰ সংৰক্ষণৰ ক্ষেত্ৰত জোৰ দি কাৰ্বি সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্য আৰু মূল্যবোধৰ পৰা শিকিবলগীয়া যথেষ্ট আছে বুলি প্ৰকাশ কৰে। তেওঁ জনজাতীয় কোনো ভাষাকে বিলুপ্ত হ'ব দিয়া নহ'ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ দণ্ডাধীশে জিলাখনৰ চাৰিদুৱাৰ ৰাজচক্ৰৰ অন্তৰ্গত ফায়াৰিং ৰেঞ্জৰ অঞ্চলটো সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰে। অসম জনশৃংখলা ৰক্ষা আইন 1960ৰ 8নম্বৰ ধাৰাৰ অধীনত দণ্ডাধীশগৰাকীয়ে এই ঘোষণা কৰে। এই অনুসৰি এই অঞ্চলটোত উপযুক্ত অনুমতি থকা সশস্ত্ৰ সীমাবাহিনীৰ জোৱান, জিলা প্ৰশাসনিক কৰ্তৃপক্ষৰ বিষয়া আৰু আৰক্ষীৰ বাহিৰে সৰ্বসাধাৰণ ৰাইজৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে। যোৰহাট জিলাৰ মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত সন্মিলনৰ সভাপতি তথা মুক্তিযোদ্ধা খৰ্গেশ্বৰ গগৈৰ 106 বছৰীয়া জন্মদিন উপলক্ষে আজি তেওঁৰ বাসগৃহত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে তেওঁক শতায়ু সৌৰভ উপাধি প্ৰদান কৰা হয়। জিলাখনৰ বহুকেইটা সংগঠন আৰু প্ৰতিষ্ঠানে মুক্তিযোদ্ধাগৰাকীক শৰাই, চেলেং, গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।